সুধীৰ ডাঙৰীয়া, আপোনাৰটো সকলো ৰিপৰ্টেই নৰ্মেল। আপুনি এবাৰ আপোনাৰ গাড়ীখনো পৰীক্ষা কৰোৱা উচিত।
কি কৈছেহে আপুনি ডাক্তৰ?
উশাহ লোৱাত কষ্ট হৈছে মোৰ, চকু জ্বলা পোৰা কৰিছে মোৰ,
আৰু আপুনি গাড়ী পৰীক্ষা কৰোৱাৰ কথা কৈছে?
কিয়নো গাড়ীৰ বিষাক্ত ধোঁৱাৰ পৰা হোৱা প্ৰদূষণৰ কাৰণেও এই সমস্যাসমূহৰ সৃষ্টি হয়।
অ, এয়াটো মই ভবাই নাছিলো।
আপোনাৰ বাহনখন নিয়মীয়াকৈ চাৰ্ভিচ কৰাওক আৰু বাহনৰ পলিউচন কণ্ট্ৰল চাৰ্টিফিকেট লাভ কৰক।
আমি টঙালি বান্ধি ললো, গ্ৰীণ গুড ডিড আপোন কৰিলো, প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়িলো। পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা জনহিতাৰ্থে জাৰি।